আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
কচোন তোমাৰ ভুল কাহিনী যিশু বিবৰী হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব কোৱাচোন তোমাৰ ভুল কাহিনী যিশু বিবৰী হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে, এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতেই আমাক জনায়। তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰো। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। আপোনাৰ বোধকৰো মনত আছে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজিৰ অনুষ্ঠানত আমি এই ৰোমিয়া পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। এই অধ্যায়ত পাচনি পৌলে খ্ৰীষ্টীয় লোকসকলৰ কেইটামান আচৰণৰ নীতি দাঙি ধৰিছে। সেই নীতিকেইটাত তিনিটা কথা তেওঁ কৈছে। সেইকেইটা হ'ল বিশ্বাস, বিবেচনা আৰু বিবেক। বিশ্বাসৰ দ্বাৰা ইয়াত প্ৰশংসনীয়তাক বুজোৱা হৈছে, অৰ্থাৎ খ্ৰীষ্টীয় ব্যক্তি এজনে যি কৰিছে তাৰ দ্বাৰাই তেওঁ প্ৰশংসা আৰু সমাদৰৰ পাত্ৰ হৈছেনে? আনৰ দৃষ্টিত তেওঁ এজন আদৰ্শ ব্যক্তিৰূপে পৰিচিত হ'ব পাৰিছেনে? দ্বিতীয়টো হ'ল বিবেক, অৰ্থাৎ খ্ৰীষ্টীয় লোক এজনে যি কৰিছে তাৰ কাৰণে বিবেকে তেওঁক দোষাৰোপ কৰেনে? অৰ্থাৎ আপুনি যদি এজন খ্ৰীষ্টীয় লোক, তেন্তে আপুনি কৰা কোনো কৰ্মৰ বাবে বিবেকে আপোনাক দোষী কৰেনে? তৃতীয় নীতিটো হৈছে বিবেচনা। আপোনাৰ বিবেচনাৰ দ্বাৰা আন কোনো লোক বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছেনে নে লাভৱান হৈছে? এই তিনিটা হ'ল খ্ৰীষ্টীয় লোক এজনৰ কাৰণে আচৰণৰ নীতি। পৰিৱেশৰ কাৰণেই হওক বা জ্ঞানৰ অভাৱতেই হওক, বহু মানুহে আজি নিজ নিজ পথ লৈছে আৰু এইবোৰ কাৰণতেই আজি মণ্ডলীসমূহত ভাঙোনেও দেখা দিছে। গতিকে এইবিলাক ক্ষেত্ৰত পাচনি পৌলে আমাক কি ক'ব বিচাৰিছে তাৰ বিশ্লেষণ মাত্ৰ কৰিছো যাতে মণ্ডলীৰ ভাই ভনীসকল আত্মিক দিশত সঠিক পথে চলিব পাৰে। এই বিষয়ে আমি এতিয়া 14 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছো। যিজন বিশ্বাসত দুৰ্বল তেওঁক তোমালোকে গ্ৰহণ কৰা, কিন্তু তৰ্ক বিতৰ্ক বিচাৰৰ অৰ্থে নহয়। প্ৰিয় শ্ৰোতা, এই পদটি আমি আন ধৰণে এনেদৰেও ক'ব পাৰো, যিজন বিশ্বাসত দুৰ্বল তেওঁকো তোমাৰ সহভাগিতাত অন্তৰ্ভুক্ত কৰা, কিন্তু তেওঁৰ দৃষ্টিভংগী আৰু আচৰণৰ ওপৰত তোমাৰ সুধ বিচাৰৰ অৰ্থে নহয়। প্ৰিয় শ্ৰোতা, এতিয়া এই পদটি যদি আপুনি আগৰ অধ্যায়টোৰ লগত সংযোগ কৰে, তেন্তে প্ৰেমৰ যি নীতি, সি কাৰ্যক্ষম হোৱা আপুনি দেখিবলৈ পাব। 13 নম্বৰ অধ্যায়ৰ শেষ ভাগত প্ৰেমৰ নীতিৰ বিষয়ে আমি পাই আহিছো। ইয়াৰ বিপৰীতে নৰবধ, ব্যভিচাৰ, চুৰ, মিছা সাক্ষ্য, লোভ ইত্যাদি যে অনৈতিক বিধানৰ বিপৰীত আৰু ঈশ্বৰৰ অভিশপ্ত, সেই বিষয়েও আমি পাই আহিছো। কিন্তু এনে কিছুমান কাম আছে যিবোৰ কৰিবলৈ বাইবেলত পোনে পোনে বাধা কৰা নাই, অথচ সেইবোৰৰ পৰা খ্ৰীষ্টীয় জীৱন আৰু সমাজত কেনেধৰণৰ বিপদ হ'ব পাৰে সেই বিষয়ে পৌলে কবলৈ গৈ কৈছে যে যিজন বিশ্বাসত দুৰ্বল তেওঁক তোমালোকে গ্ৰহণ কৰা। এতিয়া আমি 2 নম্বৰ পদটো পঢ়ি দিছো। কোনোজনৰ কোনো বস্তু খাবলৈ বিশ্বাস আছে, কিন্তু যিজন দুৰ্বল তেওঁ শাকহে খায়। প্ৰিয় শ্ৰোতা, নিজকে বেলেগ বুলি ভবা চৰমপন্থাৰ লোকসকলক এই পদটিয়ে আঘাত দিব পাৰে। যি কি নহওক, ইয়াত কোৱা হৈছে যে বিশ্বাসত যিসকল ভাই বলৱান তেওঁলোকে সকলো বস্তুকেই খায়, আৰু দুৰ্বল ভাইসকলে কেৱল শাকহে খায়। বলৱান ভাইজনে উপলব্ধি কৰিব পাৰে যে প্ৰভু যীশুৱে সকলো মাংসকেই সূচী কৰিছে। এই বিষয়ে মাৰ্কে লিখা শুভবাৰ্তা 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত লিখাও আছে, পেটলৈ যি সোমায় সি শৌচৰ ঠাইত বাহিৰ হৈ যায়, ইয়াক তোমালোকে বুজা নাইনে? এইবুলি তেওঁ সকলো খোৱাবস্তু সূচী বুলিলে। ইয়াৰ উপৰি নোহৰ দিনত হোৱা ভয়ানক বানপানীৰ পাছতেই ঈশ্বৰে কৈছিল, লৰিচৰি ফুৰা সকলো জীৱ জন্তু তোমালোকৰ আহাৰৰ নিমিত্তে হ'ব, শস্য আদি দিয়াৰ দৰে এই সকলোকে তোমালোকক দিছো। প্ৰিয় শ্ৰোতা, এইটো অৱশ্যে সঁচা যে ইছৰাইল জাতিৰ কাৰণে ঈশ্বৰে পশুবিলাকক সূচী আৰু অসুচী হিচাপে ভাগ কৰি দিছিল, কিন্তু পৰিত্ৰাণ পোৱা বিশ্বাসকাৰী এজনে জানে যে সেই নিৰ্দেশটো তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ইয়াৰ কাৰণটো পাচনি পৌলে 1 কৰিন্থিয়া 8 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত এইদৰে কৈছে, খোৱাবস্তুৱে ঈশ্বৰৰ আগত আমাক গ্ৰাহ্য নকৰাব, আমি নাখালেও আমাৰ হানি নহয় বা খালেও আমাৰ বৃদ্ধি নহয়। তদুপৰি পাচনি কৰ্ম 10 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈ এটা বিৱৰণ দিয়া হৈছে। তাত জপা নগৰৰ চিমুন নামৰ মানুহ এজনৰ ঘৰৰ ওপৰত জীৱ জন্তুৰ সূচীকৰণৰ ক্ষেত্ৰত পিতৰক এটা দৰ্শন দিয়া হৈছিল, কিন্তু তাৰ আগতে পিতৰে নিজে একো অসুচী বস্তু খোৱা নাছিল। তাকে লৈ পিতৰে গৌৰৱ কৰিছিল, তেওঁ নিজকে আনতকৈ বেলেগ বুলি ভাবিছিল, কিন্তু পবিত্ৰ আত্মাই তেওঁক জনাই দিছিল যে ঈশ্বৰে যাক সূচী কৰিলে তাক পিতৰে অসুচী বুলি ক'ব নালাগে। যি কি নহওক, মাংস খোৱাৰ ক্ষেত্ৰত পিতৰৰ সন্দেহ আছিল, কিন্তু পৌলে হলে বিবেকৰ কোনো বাধা নোপোৱাকৈ মাংস খাব পাৰিছিল। অৱশ্যে যিসকলে জন্মৰ পৰাই মাংস খোৱা নাই তেওঁলোকে অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসকাৰী লোক হলেও মাংস খাবলৈ টান পোৱাটো অতি স্বাভাৱিক আছিল। তেনেহলে মাংস খোৱাৰ নীতি কি বাৰু? এজনে মাংস খাব পাৰে আৰু আনজনে নোৱাৰে, এনেকুৱানে? এই বিষয়ে 3 নম্বৰ পদত পাচনি পৌলে কি কৈছে আমি পঢ়ি দিব খুজিছো। যিজনে খায় তেওঁ নোখোৱাজনক হেয়জ্ঞান নকৰক, যিজনে নাখায় তেওঁ খোৱাজনৰ সুধ বিচাৰ নকৰক, কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে মাংস খোৱাজনে খাওক আৰু নোখোৱাজনে নাখাওক, কিন্তু সেইবুলি কোনেও কাকো হেয়জ্ঞান নকৰক নাইবা কাৰো সুধ বিচাৰ নকৰক। ইয়াৰ পৰা আমিও বিশেষ শিক্ষা পাব পাৰো যে আমি যদি চৰমপন্থাৰ বিশ্বাসকাৰী লোকসকলক দোষাৰোপ কৰো তেন্তে সেইটো আমাৰ ভুল হ'ব, আৰু যদি তেওঁ ইচ্ছা কৰিয়েই নিজৰ মতে চলিব বিচাৰে তেন্তে সেয়া তেওঁৰ নিজৰ কথা। কিন্তু আমি বেয়া পোৱা কথাটো হ'ল যে তেওঁলোকৰ মতে মোক চলাবলৈ চেষ্টা কৰিব নালাগে। অৱশ্যে ময়ো যে সঠিক পথত চলিছো সেইটো মই কবলৈ নাযাওঁ, কিন্তু সেইবুলি আনে মোক চলাব নালাগে, অৰ্থাৎ এটা দলে আন এটা দলক দোষাৰোপ কৰিব নালাগে, এই কথাটো আমি সকলোৱে নকমনে বাৰু? এই পদটিত মাংস খোৱাটো এটা উদাহৰণস্বৰূপে উল্লেখ কৰা হৈছে যদিও ইয়াৰ যোগেদি শাস্ত্ৰত উল্লেখ নথকা সকলো প্ৰশ্নসূচক কথাকেই বুজোৱা হৈছে। গতিকে আপুনি যদি মাংস খাবলৈ ইচ্ছা কৰে তেন্তে খাব পাৰে, আৰু যদি খাব নোখোজে তেন্তে নাখাব পাৰে। মুঠতে কোনো বাধ্যবাধকতা নাই। এতিয়া আমি 4 নম্বৰ পদটো পঢ়ি দিব খুজিছো। তুমি যে লোকৰ চাকৰৰ সুদবিচাৰ কৰা, তুমিনো কোন? সি নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নহয় পৰে, কিন্তু তাক থিৰহে কৰা যাব, কিয়নো প্ৰভুৱে তাক থিৰ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, এই পদটিত পাচনি পৌলে প্ৰশ্ন কৰি সুধিছে যে আন মানুহৰ চাকৰৰ সুদবিচাৰ কৰিবলৈ আপোনাৰ বা মোৰ কি অধিকাৰ আছে? যদি নাই, তেন্তে আন এজন খ্ৰীষ্টীয় বিশ্বাসী লোকৰ আচৰণৰ ওপৰত আপুনি বা মই কেনেকৈ সুদবিচাৰ কৰিব পাৰো, যদিহে শাস্ত্ৰত সেই বিষয়ে স্পষ্টকৈ বাধা দিয়া হোৱা নাই? আপুনি বাৰু তেওঁৰ ঈশ্বৰ নেকি, নাইবা তেওঁ আপোনাৰ ওচৰত জবাবদিহি দিবলগীয়া লোক নেকি? পাচনি পৌলে কৈছে তেওঁ আপোনাৰ ওচৰত জবাবদিহি দিব নালাগে, ঈশ্বৰৰ ওচৰতহে তেওঁ জবাব দিব লাগিব। ঈশ্বৰহে তেওঁৰ গৰাকী, আৰু ঈশ্বৰৰ সুদবিচাৰৰ আগতহে তেওঁ থিয় হ'ব আৰু সকলো উত্তৰ দিব লাগিব। ধৰা হওক কোনো এঘৰ মানুহত আপুনি আলহী হিচাপে খাবলৈ গৈছে, আৰু তাত তেওঁলোকৰ চাকৰজনে আপোনাক ঠাণ্ডা ভাত তৰকাৰী খাবলৈ দিছে। তেতিয়া সেই চাকৰজনক আপুনি গালি পাৰিব নেকি? নিশ্চয় নাপাৰে, বৰং আপুনি মনে মনে খাই উঠি আহিব ভদ্ৰভাৱে। কিন্তু আপোনাৰ নিজৰ ঘৰৰ চাকৰ হলে আপুনি নিশ্চয় ক'ব পাৰিলেহেঁতেন, হয়তো গালি দিলেহেঁতেন। ঠিক তেনেদৰে কোনো এটা সন্দেহজনক আচৰণৰ ক্ষেত্ৰত আপুনি মোৰ আচৰণ ভাল নাপাব পাৰে, কিন্তু তথাপিও আপোনাৰ ওচৰত মই জবাবদিহি দিবলগীয়া নহয়, কাৰণ আপুনি মোৰ ঈশ্বৰ নহয়। কিন্তু মোৰ বেয়া আচৰণৰ বাবে প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰত মই দায়ী হ'ম, কাৰণ তেওঁহে মোৰ গৰাকী। এতিয়া আমি প্ৰত্যয় যোৱা বিশ্বাসৰ বিষয়ে আলোচনা কৰোঁ হওক। এই বিষয়ে 5 নম্বৰ পদত পৌলে আমাক এটা ডাঙৰ নীতি দিছে, পাঠ কৰি দিছো। কোনোজনে এদিনক আন দিনতকৈ অধিক মান্য কৰে, আন কোনোৱে সকলো দিনকে সমানে মান্য কৰে। প্ৰতিজনে নিজ নিজ মন নিঃসংশয় কৰি ৰাখক। প্ৰিয় শ্ৰোতা, ইয়াত নিঃসংশয় কৰি ৰখা মানে প্ৰত্যয়জনকভাৱে বিশ্বাস কৰিবলৈ, অৰ্থাৎ একেবাৰে নিশ্চিত হবলৈ কোৱা হৈছে। আনহাতে পৌলে ইয়াত বিষয়বস্তুটো খোৱা বস্তুৰ পৰা দিনলৈ সলনি কৰি পেলাইছে। কিছুমান মানুহে প্ৰভুৰ দিনটোক বেছি গুৰুত্ব দিয়ে, কিছুমানে প্ৰভুৰ দিন হিচাপে দেওবাৰৰ দিনটো, আৰু আন কিছুমানে প্ৰভুৰ দিন হিচাপে শনিবাৰটোকেই পালন কৰে। এইবোৰ বিষয়ত আচলতে দিনৰ ভেদাভেদতকৈ বিশ্বাসীজনৰ বিশ্বাসটোহে মূল কথা। কোনো এটা নিৰ্দিষ্ট দিনটো মূল কথা নহয়। এই বিষয়ে কলছিয়া 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত পাচনি পৌলে এনেদৰে কৈছে, এটাকে ভোজন বা পাণ বা উৎসৱ বা নজোন বা বিশ্ৰামবাৰৰ কথাত কোনেও তোমালোকৰ সুদবিচাৰ নকৰক। গতিকে মই কি দিন পালন কৰিব লাগে সেই বিষয়ে আপুনি একো নকব, আপোনাৰ ওচৰত মই জবাবদিহি নহয়, প্ৰভু যীশু মোৰ গৰাকী, তেওঁৰ ওচৰতহে মই জবাবদিহি। এজন ব্যক্তিয়ে তেখেতৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা এনেদৰে লিখিছে, মই যেতিয়া বাইবেল কলেজত পঢ়ি আছিলো তেতিয়া মই কিছুমান ছাত্ৰক লগ পাইছিলো যিসকলে দেওবাৰটো সম্পূৰ্ণ বিশ্ৰামবাৰ হিচাপে পালন কৰিছিল। সেইদিনা তেওঁলোকে আনকি কলৈকো যাত্ৰাও নকৰিছিল, কিন্তু মই হলে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ দেওবাৰে আন আন ঠাইলৈ গৈছিলো। তাকে দেখি তেওঁলোকে মোক সুধিছিল যে মোৰ এই যাত্ৰাই বিবেকত অকণো বাধা নিদিয়েনে? তাৰ উত্তৰত মই তেওঁলোকক কৈছিলো যে নাই, বিবেকত মই একো বাধা নাপাওঁ, আৰু সঁচাকৈ পোৱাও নাছিলো, কাৰণ ঈশ্বৰৰ বাক্য কবলৈ দেওবাৰে যাত্ৰা কৰাটো মোৰ কাৰণে প্ৰয়োজন হৈ পৰিছিল। পাচনি পৌলেও এই কথাকে কৈছে যে আমি আচৰণৰ সম্বন্ধে যি কৰো তাক বিশ্বাস, বিবেক আৰু বিবেচনাৰে চালিত হৈ কৰিব লাগে। অৰ্থাৎ মনৰ নিঃসংশয় প্ৰত্যয়জনক বিশ্বাস আৰু নিশ্চিত হৈ আমি সেই কাম কৰিব লাগে। গতিকে মনত সম্পূৰ্ণ নিঃসংশয় হবলৈ কোৱাৰ দ্বাৰা পৌলে কৈছে যে আমি যি কৰো তাক মন, আত্মা আৰু ইচ্ছাত বিশ্বাসী হৈ কৰোঁ হওক, যাতে ই আমাৰ ব্যক্তিত্বক কোনো আঘাত নকৰে। অৰ্থাৎ মনৰ দুমোজা সমালোচনাৰ ভয় ইত্যাদিৰে নহয়, কিন্তু সম্পূৰ্ণ উৎসাহেৰে কৰিব পৰা হ'ব লাগে। আজিকালি কিছুমান মানুহে যেনেকুৱা মনোভাৱেৰে দেওবাৰে গীৰ্জালৈ যায় তাক আমি বহুত ক্ষেত্ৰত আনকি পাপ বুলিও ক'ব পাৰোঁ। অৰ্থাৎ ফুটবল খেল চাবলৈ গৈ যিটো আগ্ৰহেৰে মানুহে খেলখন উপভোগ কৰে, সেই একে আগ্ৰহেৰে তেওঁলোকে দেওবাৰৰ উপাসনা উপভোগ কৰেনে? যদিও নকৰে, কিন্তু উপভোগ কৰা দৰকাৰ। আনহাতে খেল চাবলৈ যোৱাটো কোনো এজনে সময়ৰ খৰচ বুলি ভাবিব পাৰে, কিন্তু আন এজনে তাকে ভাল পাবও পাৰে। গতিকে এইবোৰ ক্ষেত্ৰতো যোৱাজনে নোযোৱাজনক আচলতে হয় জ্ঞান নকৰক আৰু যোৱাজনৰো কোনো সুদবিচাৰ নকৰক। ঠিক তেনেদৰে খেলুৱৈৰ ক্ষেত্ৰতো খেলাজনে খেলক, শিক্ষা দিয়াজনে শিক্ষা দিয়ক। আমি যি কৰো উৎসাহেৰে কৰো হওক, বাইবেলৰ শিক্ষা দিয়াজনে উৎসাহেৰে দিয়ক। বহুতো লোকে হয়তো বাইবেলৰ শিক্ষা দিবলৈ নাজানিবও পাৰে, কিন্তু যিসকলে বাইবেলৰ পৰা শিক্ষা দিবলৈ ভাল পায় তেওঁলোকে আগ্ৰহেৰে শিক্ষা দিয়ক। আজি অৱশ্যে বহুতো খ্ৰীষ্টীয় মণ্ডলী বহু ক্ষেত্ৰত পিছপৰি আছে আৰু তাৰ প্ৰধান কাৰণ হ'ল উৎসাহৰ অভাৱ। আজি যদি এজন মানুহক দেওবৰীয়া গীৰ্জাত কথা কবলৈ দিয়া হয়, তেওঁ সততে কয় যে আন মানুহ যদি কোনো নোলায় তেন্তে মই কম বাৰু, কিন্তু আন এজনক পাৰে যদি দায়িত্বটো দিয়কচোন। আমাৰ যদি মনোভাৱ তেনেকুৱাই হয় তেন্তে তেনে মনোভাৱেৰে গীৰ্জাত কথা কোৱাতকৈ নোকোৱাই ভাল, কাৰণ কওঁতাজনৰ যদি আগ্ৰহ উদ্দীপনা নাথাকে তেন্তে আনক তেওঁ কি উৎসাহ দিব। তেনেকুৱা মণ্ডলীৰ পৰিচৰ্যাৰ দ্বাৰা আচলতে আশীৰ্বাদতকৈ পাপহে অৰ্জন কৰাৰ নিচিনা হয়। সেইকাৰণে পাচনি পৌলে কোৱা প্ৰথম মহান নীতিটো হৈছে প্ৰত্যেকে নিজৰ মনত নিঃসংশয় হওক। প্ৰিয় শ্ৰোতা, এতিয়া আমি এই নীতিটো প্ৰশ্নসূচক বিষয়বোৰৰ লগত, অৰ্থাৎ যিবোৰৰ ক্ষেত্ৰত বাইবেলত স্পষ্ট নিষেধাজ্ঞা নাই, সেইবোৰৰ লগত ৰিজাই চাব খুজিছো। বহু সময়ত ডেকা গাভৰুসকল আমাৰ ওচৰলৈ আহে আৰু সোধে, মই এই কাম কৰাটো উচিত নে, বা সেই কাম কৰাটো উচিত নে অনুচিত। তেতিয়া আমি এনেদৰে উত্তৰ দিওঁ, সেইটো তোমাৰ কাৰণে অৱশ্যে অনুচিত হ'ব পাৰে, কিন্তু মোৰ কাৰণে হলে উচিত। তেতিয়া তেওঁলোকে মোক ওলোটাই প্ৰশ্ন কৰে যে এইটো আকৌ কেনেকুৱা কথা। তেতিয়া মই তেওঁলোকক বুজাই দিওঁ যে তেওঁলোকে যি কৰিবলৈ ইচ্ছা কৰিছে তাক যদি কৰে তেন্তে মোৰ একো আপত্তি নাই, কিন্তু তেওঁলোকে নিঃসংশয় আৰু মনৰ আনন্দেৰে কৰক, খোলা মনেৰে কৰক, কোনো লোকঢাক নকৰাকৈ কৰক। কিন্তু কথা হ'ল যে তেওঁলোকৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে সেইটো কৰিব পায় নে নাপায়, অৰ্থাৎ তেওঁলোকৰ মনত ইতিমধ্যেই সন্দেহ জন্মিছে সেইটো উচিত নে অনুচিত। সেই উচিত নে অনুচিত প্ৰশ্নটো কিয় আহিল বাৰু? সেই কামত যদি তেওঁলোকৰ মনত কোনো সন্দেহ নাই তেন্তে তাক সুধিবলৈ কোনো মানুহৰ ওচৰলৈ তেওঁলোক নিশ্চয় নাহিলেহেঁতেন, তেওঁলোকে নিঃসংশয়েৰে কৰিলেহেঁতেন। সেইকাৰণে আমাক কোৱা হৈছে যেতিয়াই আমি কোনো এটা কাম কৰো আমি নিঃসংশয় হৈ কৰিব লাগে। প্ৰিয় শ্ৰোতা, আমাৰ খ্ৰীষ্টীয় জীৱনৰ বাবে পাচনি পৌলৰ এই নীতিটো মহান পথদৰ্শক। অৰ্থাৎ কিবা এটা কৰাক লৈ আপোনাৰ মনত যদি এটা প্ৰশ্ন বা সংশয় উদয় হৈছে তেন্তে সেই কাম কৰা আপোনাৰ বাবে অনুচিত। যিবিলাক কাম কৰা নকৰাৰ ক্ষেত্ৰত বাইবেলত কোনো স্পষ্ট নিৰ্দেশনা লিখিত আকাৰত দিয়া নাই, তেনেকুৱা ক্ষেত্ৰত আমি এই নীতি মানি চলা উচিত। যদিহে সেই কামটো কৰা উচিত নে অনুচিত সেই বিষয় লৈ আমাৰ মনত সন্দেহ জন্মে বা অনবৰতে এটা খোকোজাৰ ভাৱ লাগি থাকে, তেনেহলে সেই কাম আমি কৰিব নালাগে। মাংস খোৱা বা নোখোৱা, বিশেষ দিন পালন কৰা বা নকৰা ইত্যাদি বিভিন্ন বিষয়ত আমি যিয়েই নকৰো কিয় আমি নিঃসংশয় হৈ কৰিব লাগে, আৰু সেই ক্ষেত্ৰত আমি ইজনে সিজনক, পৰস্পৰে পৰস্পৰক সুধ বিচাৰ দোষাৰোপ আদিও কৰিব নালাগে। প্ৰিয় শ্ৰোতা, আজি আমি এই ৰোমিয়া পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে আলোচনা কৰিলো। আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিব খুজিছো। আমাৰ পৰৱৰ্তী আলোচনাসমূহ যাতে শুনিবলৈ নাপাহৰে, কিন্তু শেষত এটা কথা সোঁৱৰাই যাব খুজিছো। আপুনি বাৰু আপোনাৰ দৈনন্দিন জীৱনত নিঃসংশয়ভাৱে নকৰা কিবা কাম আছে নেকি? যদিহে আছে তেনে কাম নকৰিবলৈ আপুনি সিদ্ধান্ত লোৱা উচিত। আচলতে আমি প্ৰতিজন লোকেই আমাৰ নিজৰ নিজৰ জীৱন এনেদৰে পৰীক্ষা কৰি চোৱা উচিত। যদিহে আমাৰ জীৱনত সন্দেহজনক এনেকুৱা কিবা আছে, তাৰ বাবে আমি সেই সকলোখিনি প্ৰভু যীশুৰ হাততেই গতাই দি তেওঁৰ শক্তিৰেই সেই সকলোবোৰ পৰিত্যাগ কৰিবলৈ শিকা উচিত। আহক আমি চুটিকৈ প্ৰাৰ্থনা কৰি আজিৰ আলোচনা সামৰণি মাৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছো আমাৰ জীৱনত যদি কিবা সন্দেহজনক আছে সেই সকলো তুমিয়েই আঙুলিয়াই দিয়া আৰু তোমাৰ ইচ্ছা অনুসাৰে চলিবলৈ আমাৰ প্ৰতিজনক তুমি বিশেষভাৱে সহায় কৰা। বিশেষকৈ আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ ইচ্ছা প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন।
আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
99540046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।